গগৈয়ে। এতিয়া প্ৰধান প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে, এই পৰ্যায়ত 58টা সমষ্টি সামৰি লোৱা হৈছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ সমান্তৰালভাৱে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত আছে। উচ্চতম ন্যায়ালয়ে পূৰ্বৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতিটো পৰ্যায়ৰ পাছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ভোটদানৰ সাৰৰ তথ্য আপলোড কৰাৰ বাবে আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে বংগোপসাগৰত সৃষ্টি হোৱা ৰেমান নামৰ ঘূৰ্ণি বতাহজাকে কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দামৰাৰ সম্ভাৱনা আছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে বংগোপসাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণি বতাহজাকে কাইলৈ প্ৰচণ্ড ঘূৰ্ণি বতাহ ৰূপত পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দামৰাৰ সম্ভাৱনা আছে। বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপ বলয়ে কালি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে উত্তৰ উত্তৰ পূব দিশে গতি কৰে আৰু সম্প্ৰতি এই সাগৰ দ্বীপপুঞ্জৰ পৰা প্ৰায় 620 কিলোমিটাৰ দক্ষিণ দক্ষিণ পূবত আৰু পশ্চিমবংগৰ কেনিঙৰ পৰা 670 কিলোমিটাৰ দক্ষিণত কেন্দ্ৰীভূত হৈ আছে। এই নিম্নচাপ বলয় উত্তৰ উত্তৰ পূব দিশে অধিক অগ্ৰসৰ হোৱাৰ আৰু কাইলৈ পুৱাৰ ভাগলৈ পূব মধ্য বংগোপসাগৰত ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত বতাহজাকে উত্তৰ দিশে গতি কৰিব আৰু কাইলৈ মাজনিশালৈ প্ৰচণ্ড ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ'ব। বতাহজাকে কাইলৈ মাজনিশা সাগৰদ্বীপ আৰু খেপুপাৰাৰ মাজেৰে বাংলাদেশ আৰু কাষৰীয়া পশ্চিমবংগৰ উপকূলভাগক পাৰ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 110-120 কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে। বতাহৰ বেগ প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটি NCMCয়ে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ জোৰামৰাৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত এখন বৈঠকত মিলিত হয়। বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপসাগৰৰ মধ্যভাগত বাংলাদেশৰ খেপুপাৰাৰ পৰা প্ৰায় 800 কিলোমিটাৰ দক্ষিণ দক্ষিণ পশ্চিমত আৰু পশ্চিমবংগৰ কেনিঙৰ 810 কিলোমিটাৰ পশ্চিমত সৃষ্টি হোৱা নিম্নচাপৰ স্থিতিৰ বিষয়ে কমিটীক অৱগত কৰে। পশ্চিমবংগৰ মুখ্য সচিবে কমিটীক ঘূৰ্ণী বতাহৰ কবলত পৰা সম্ভাৱনা থকা এলেকাসমূহত ধনজনৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে জনায়। মাছমৰীয়াসকলক সাগৰত মাছ ধৰিবলৈ নাযাবলৈ আৰু ইতিমধ্যে মাছ ধৰিবলৈ যোৱাসকলক ঘূৰি আহিবলৈ কোৱা হৈছে। জিলা নিয়ন্ত্ৰণ কক্ষসমূহো সক্ৰিয় কৰি তোলা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। পৰ্যাপ্ত ঔষধ, বিদ্যুৎ যোগান আৰু জৰুৰীকালীন সেৱাসমূহ যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ জোৰামৰাৰ বাবে 12টা দল নিয়োগ কৰিছে আৰু 5টা অতিৰিক্ত দল সাজু কৰি ৰাখিছে। স্থলসেনা, নৌবাহিনী আৰু উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ আৰু সাহায্য দলসমূহো জাহাজ আৰু বিমানৰ সৈতে সাজু কৰি ৰখা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই কলকাতা আৰু পাৰাদ্বীপৰ বন্দৰসমূহলৈ নিয়মীয়াভাৱে সতৰ্কতা আৰু পৰামৰ্শ জাৰি কৰি আছে। শক্তি মন্ত্ৰালয়ে ঘূৰ্ণী বতাহৰ ফলত বিদ্যুৎ যোগান ব্যাহত হলে ততালিকে বাহাল কৰাৰ বাবে জৰুৰীকালীন দল নিয়োগ কৰিছে। 77 সংখ্যক কা চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছাত্ৰ চিদানন্দ এছ নায়ক আৰু তেওঁৰ দলৰ ছানফ্লাৱাৰ্চ ৱেড ফাৰ্ষ্ট ৱান্স টু ন' শীৰ্ষক ছবিখনে লা চিনেছ বঁটা লাভ কৰিছে। বুধবাৰে মহোৎসৱস্থলীত ভাৰতীয় চলচ্চিত্ৰখনক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হয়। ছবিখনৰ পৰিচালনা চিদানন্দ এছ নায়কৰ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কয় যে ভাৰতীয় চিনেমাৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় ছবিয়ে প্ৰশংসা লাভ কৰি আহিছে। বিগত কেইবছৰমানৰ পৰা এই মহোৎসৱত ছাত্ৰ ছাত্ৰীৰ ছবি প্ৰদৰ্শিত হোৱাৰ লগে লগে কা মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। ছানফ্লাৱাৰ্চ ৱেড ফাৰ্ষ্ট ৱান্স টু ন' ছবিখনত গাঁৱৰ ডাকুৱাল কুকুৰা চুৰি কৰা এগৰাকী বৃদ্ধাৰ কাহিনীৰ জৰিয়তে সামাজিক বাৰ্তা দিয়াৰ প্ৰয়াস কৰা হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰাজস্থান ৰয়েলছে 176 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 139 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে 35টা বলত 56 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। হায়দৰাবাদৰ শ্বাহবাজ আহমেদে 3টা আৰু অভিষেক শৰ্মাই 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 175 ৰাণ কৰে। হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছনে 36টা বলত 50 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ ট্ৰেণ্ট বোল্ট আৰু অভেশ খানে 3টাকৈ উইকেট লাভ কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদ কাইলৈ একেখন ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰিছিল। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত 58টা সমষ্টি সামৰি লোৱা হৈছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ সমান্তৰালভাৱে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত আছে। উচ্চতম ন্যায়ালয়ে এইবাৰৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতিটো পৰ্যায়ৰ পাছত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক ভোটদানৰ হাৰৰ তথ্য আপলোড কৰাৰ বাবে আয়োগক নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে বংগোপসাগৰত সৃষ্টি হোৱা ৰেমাল নামৰ ঘূৰ্ণী বতাহজাকে কাইলৈ পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দামৰাৰ সম্ভাৱনা আছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।